নাগালেণ্ডৰ ৮খন আৰু অৰুণাচল প্ৰদেশৰ ৩খন জিলাত কেন্দ্ৰীয় চৰকাৰৰ সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ আৰু ছমাহলৈ বৃদ্ধি আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি জয়পুৰৰ চয়াইমন সিং ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ দিল্লী কেপিটেলছৰ সন্মুখীন। ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰসমূহ পৰীক্ষাৰ অন্তত আজি ৩৬খন মনোনয়ন বৈধ বিবেচিত হৈছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৩৮গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল। ইয়াৰে শোণিতপুৰৰ আৰু কাজিৰঙা সমষ্টিৰ ২গৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ কৰা হয়। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে আজি এই বিষয়ে প্ৰকাশ কৰিছে। এতিয়া মনোনয়ন পত্ৰসমূহ পৰীক্ষাৰ অন্তত কাজিৰঙা সমষ্টিত ১১গৰাকী, শোণিতপুৰত ৮গৰাকী, লখিমপুৰত ৯গৰাকী, ডিব্ৰুগড়ত ৩গৰাকী আৰু যোৰহাট লোকসভা সমষ্টিত ৫গৰাকী প্ৰাৰ্থী আছে। অহা ৩০ মাৰ্চ অৰ্থাৎ শনিবাৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ত অহা ১৯ এপ্ৰিলত হ'বলগীয়া লোকসভা নিৰ্বাচনত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিক সামৰি লোৱা হ'ব। এই নিৰ্বাচনত বিজেপিৰ হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংসদ প্ৰদান বৰুৱা, প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰঞ্জিত দত্তই এই পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে। কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ আৰু প্ৰাক্তন বিধায়িকা ৰজলীনা তিৰ্কীয়েও মনোনয়ন দাখিল কৰিছে। ডিব্ৰুগড় সমষ্টিত সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ অৱতীৰ্ণ হৈছে। ইফালে ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। শিলচৰ আৰু নগাঁওকে ধৰি ৫টা সমষ্টিত দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। এই পৰ্যায়ত দেশৰ ১২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ অন্তৰ্গত মুঠ ৮৮খন আসনৰ লগতে আউটাৰ মণিপুৰ সংসদীয় সমষ্টিৰ এটা অংশৰ বাবে প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ কৰা হ'ব। দ্বিতীয় পৰ্যায়ত কেৰালাৰ ২০টা, কৰ্ণাটকৰ ১৪টা, ৰাজস্থানৰ ১৩টা, উত্তৰ প্ৰদেশ আৰু মহাৰাট্টৰ ৮টাকৈ, মধ্যপ্ৰদেশৰ ৭টা, অসম আৰু বিহাৰৰ ৫টাকৈ, পশ্চিমবংগ আৰু ছত্তিশগড়ৰ ৩টাকৈ আৰু মণিপুৰ, ত্ৰিপুৰা আৰু জম্মু কাশ্মীৰৰ ১টাকৈ লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। ২৬ এপ্ৰিলত ভোটগ্ৰহণ হ'বলগীয়া এই সমষ্টিসমূহৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ শেষ দিন হ'ব ৪ এপ্ৰিল। জম্মু কাশ্মীৰৰ বাহিৰে এই পৰ্যায়ত সামৰি ল'বলগীয়া আটাইকেইটা সমষ্টিৰ মনোনয়ন পত্ৰসমূহ ৫ এপ্ৰিলত পৰীক্ষা কৰা হ'ব। জম্মু কাশ্মীৰত মনোনয়ন পত্ৰসমূহ ৬ এপ্ৰিলত পৰীক্ষা কৰা হ'ব। প্ৰথম পৰ্যায়ত ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৫টা সমষ্টিৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযানে ক্ৰমাৎ গতি লাভ কৰিছে। আজি বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰৰ অংশ হিচাপে গোলাঘাট জিলাৰ নুমলীগড়ত উপস্থিত হয়। ডঃ শৰ্মাই সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিজেপিয়ে গৰিষ্ঠ সংখ্যক আসন লাভ কৰিব বুলি দৃঢ়তাৰে প্ৰকাশ কৰে। তেওঁ ভালেসংখ্যক লোকৰ সৈতে মত বিনিময় কৰে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ৩খন বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। সমষ্টিটোত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে আজি দুলীয়াজান আৰু নাহৰকটি সমষ্টিত প্ৰচাৰ চলায়। ইপিনে ৰঙিয়াত আজি দৰং, ওদালগুৰি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সাংসদ দিলীপ শইকীয়াই প্ৰচাৰ চলায়। এই উপলক্ষে আয়োজিত বুথ সন্মিলনত তেওঁ দলীয় কৰ্মীসকলক সম্বোধন কৰে। সন্মিলনত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাৰ লগতে ভালেসংখ্যক দলীয় নেতাকৰ্মী উপস্থিত থাকে। এই অনুষ্ঠানত যুৱ কংগ্ৰেছৰ কেইবাগৰাকী নেতাই বিজেপিত যোগ দিয়ে। ইতিমধ্যে যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে আজি শিৱসাগৰ জিলাৰ আমগুৰি আৰু শিৱসাগৰৰ দাঁতিকাষৰীয়া অঞ্চলত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। প্ৰাৰ্থীগৰাকীয়ে গৌৰীসাগৰ হাতীগুলিৰ পৰা দীঘুমুখ অঞ্চললৈ প্ৰচাৰ চলায়। তেওঁ নিজৰ ভাষণত যোৰহাটৰ জনসাধাৰণে বিচাৰ বিবেচনাৰে প্ৰাৰ্থী মূল্যায়ন কৰিব বুলি আশা প্ৰকাশ কৰে। ইপিনে বাক্সা জিলাৰ হালবাৰী মহকুমাৰ অন্তৰ্গত ভুকুৱামাৰীত আজি ইউ পি পি এল দলৰ এটা যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। কৰিমগঞ্জ জিলাৰ উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ কণিচাইলত আজি বিজেপিৰ প্ৰবীণ নেতা মিছন ৰঞ্জন দাসে সাংসদ তথা দলীয় প্ৰাৰ্থী কৃপানাথ মল্লাৰ হৈ প্ৰচাৰ চলায়। আসন্ন লোকসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে চলচ্চিত্ৰ, সাংস্কৃতিক আৰু ক্ৰীড়া জগতৰ কেইবাগৰাকী তাৰকাক প্ৰাৰ্থিত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে। ইয়াৰ আগেয়েও চলচ্চিত্ৰ আৰু ক্ৰীড়া জগতৰ পৰা ভালেসংখ্যক তাৰকাই সংসদৰ সদস্য হিচাপে নিৰ্বাচিত হৈ আহিছে। হেমা মালিনী, জয়া বচ্চন, জয়া প্ৰদা, জয়ললিতা, নবজিৎ সিং সিদ্ধু, গৌতম গম্ভীৰকে ধৰি ভালেসংখ্যক তাৰকাই সংসদত দেশক প্ৰতিনিধিত্ব কৰি আহিছে। এইবাৰ বিজেপিয়ে হিমাচল প্ৰদেশৰ মণ্ডি লোকসভা সমষ্টিৰ পৰা অভিনেত্ৰী কংগনা ৰাণাৱত, মিৰাট সমষ্টিৰ পৰা অভিনেতা অৰুণ গোভিলক প্ৰাৰ্থিত্ব দিছে। দলে শেহতীয়াকৈ ঘোষণা কৰা ১১১খন আসনৰ পঞ্চমখন প্ৰাৰ্থী তালিকাত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈছে। ইপিনে তৃণমূল কংগ্ৰেছে হুগলী সমষ্টিৰ পৰা বিজেপিৰ লোকেশ চেটাৰ্জীৰ বিপৰীতে অভিনেত্ৰী ৰচনা বেনাৰ্জীক প্ৰাৰ্থিত্ব দিছে। একেদৰে কৃষ্ণনগৰ সমষ্টিৰ পৰা তৃণমূল কংগ্ৰেছৰ মহুৱা মৈত্ৰই ৰাজপৰিয়ালক প্ৰতিনিধিত্ব কৰা বিজেপিৰ অমৃতা ৰয়ৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব। বৰ্ধমান সমষ্টিত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ ঘোষৰ বিৰুদ্ধে টি এম চিৰ হৈ প্ৰাক্তন ক্ৰিকেটাৰ কীৰ্তি আজাদে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। একেদৰে আছাঞ্চল সমষ্টিত অভিনেতা শত্ৰুঘ্ন সিনহাক প্ৰাৰ্থিত্ব দিয়া হৈছে। বেহৰামপুৰ সমষ্টিত প্ৰাক্তন ক্ৰিকেটাৰ ইউছুফ পাঠানক টি এম চিয়ে প্ৰাৰ্থিত্ব দিছে। সমষ্টিটোত কংগ্ৰেছৰ ৰাজ্যিক মুৰববী তথা সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। বাংলা চলচ্চিত্ৰ তাৰকা দেৱক মেদিনীপুৰ সমষ্টিৰ পৰা তৃণমূল কংগ্ৰেছে প্ৰাৰ্থিত্ব দিছে। তৃণমূল কংগ্ৰেছে প্ৰাক্তন ফুটবলাৰ প্ৰসূন বেনাৰ্জীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। একেদৰে ভোজপুৰী গায়ক আৰু অভিনেতা মনোজ তিৱাৰীক বিজেপিয়ে উত্তৰ পূব দিল্লীৰ পৰা আৰু ৰাধিকা সৰেশ কুমাৰক বিৰুধনগৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিয়া হৈছে। বিজেপিয়ে ভোজপুৰী তাৰকা ৰবি কিষণক গোৰখপুৰৰ পৰা আৰু হেমামালিনীক মথুৰা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিছে। দলে পেৰা অলিম্পিয়ান দেৱেন্দ্ৰ জাজৰিয়া ৰাজস্থানৰ চুৰু সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিছে। আজি কিছু সময় পূৰ্বে অভিনেতা গোবিন্দই শিৱসেনাৰ সিন্ধেৰ গোটত যোগদান কৰিছে। কংগ্ৰেছৰ প্ৰাক্তন সাংসদগৰাকীয়ে এইবাৰ লোকসভা নিৰ্বাচনত প্ৰতিনিধিত্ব কৰাৰ সম্ভাৱনা আছে। কেৰালাৰ ত্ৰিশুৰ সমষ্টিৰ পৰা অভিনেতা সুৰেশ গোপীয়ে বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব। কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে যোৱাবাৰৰ দৰে আমেথি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। দেশৰ নিৰ্বাচন আয়োগে নিৰ্বাচন স্বচ্ছ মুক্ত আৰু নিকাকৈ পৰিচালনাৰ বাবে চি ভিজিল নামৰ এটা উদ্ভাৱনীমূলক মোবাইল এপ্লিকেশ্যন ব্যৱহাৰ কৰি আহিছে। চি ভিজিল অৰ্থাৎ ভিজিলেণ্ট চিটিজেন শীৰ্ষক এই এপ্লিকেশ্যনৰ সহায়ত জনসাধাৰণে নিজৰ মোবাইলত সহজে নিৰ্বাচনী আচৰণ বিধি উলংঘা সম্পৰ্কীয় ঘটনাৰ তথ্য দৃশ্য বা শ্ৰব্য ৰূপতো আয়োগক প্ৰদান কৰিব পাৰে। এই এপটোৰ বিশেষত্ব হৈছে ইয়াৰ সহায়ত স্বতঃস্ফূৰ্তভাৱে নিৰ্দিষ্ট স্থানৰ পৰা পোনপটীয়াকৈ ফটো বা ভিডিঅ' পঠিয়াব পৰা যায়। ইয়াৰ ফলত ফায়াৰ স্কোৱাড বা নিৰীক্ষণকাৰী আৰক্ষীৰ দলসমূহে এনে ঘটনা ততালিকে ধৰা তোলাৰ বাবে সমল লাভ কৰে। যিকোনো এণ্ড্ৰইড মোবাইল বা স্মাৰ্টফোনত এই এপটো ডাউনলোড কৰি জনসাধাৰণে সহজে ব্যৱহাৰ কৰিব পাৰে। তেওঁলোকে লগতে যিকোনো ধৰণৰ ৰাজনৈতিক অসাধু আচৰণ, ভোটাৰক সুলভিত কৰিবলৈ সামগ্ৰী প্ৰদান বা বিভিন্ন ধৰণে প্ৰৰোচিত কৰাৰ প্ৰমাণ এই এপযোগে প্ৰেৰণ কৰিব পাৰে। এই এপটো জিলা নিয়ন্ত্ৰণ কক্ষ, নিৰ্বাচনী ৰিটাৰ্ণিং বিষয়া আৰু নিৰ্বাচন পৰিচালনাৰ বাবে বহি ক্ষেত্ৰত নিয়োজিত বিভিন্ন গোট যেনে ক্ৰাইম স্কোৱাড, নিৰীক্ষণ দল আদিক তথ্য প্ৰেৰণ কৰে। জনসাধাৰণে ইয়াৰ বাবে এনে আইন উলংঘাকাৰী ঘটনাৰ ফটো বা দুৰ্নীতিৰ ভিডিঅ' এপযোগে আপলোড কৰি এনে অবাঞ্চিত ঘটনা ৰোধ কৰিব পাৰে। এই ক্ষেত্ৰত তথ্য প্ৰেৰণ কৰোতাগৰাকীৰ নাম পৰিচয় আদি গোপনে ৰখা হ'ব বুলিও আয়োগে প্ৰতিশ্ৰুতি দিছে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সদানন্দ সোণোৱালে কালি নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত বিৰোধীয়ে বিভ্ৰান্তি সৃষ্টি কৰিছে বুলি কৰা মন্তব্যৰ আম আদমী পাৰ্টীয়ে বিৰোধিতা কৰিছে। দলটোৰ ৰাজ্যিক নেতা হেমন্ত ফুকনে এখন সংবাদমেল আয়োজন কৰি নাগৰিকত্ব সংশোধনী আইন উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ থকাৰ সময়তে ইয়াক বলবৎ কৰা হৈছে বুলি শ্ৰীসোণোৱালক প্ৰশ্ন উত্থাপন কৰে। আনহাতে বিজেপিয়ে কৈছে যে এই আইনখনক লৈ আম আদমী পাৰ্টীয়ে বিজেপিয়ে অপপ্ৰচাৰ কৰা বুলি মন্তব্য কৰিছে।
লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত 19 এপ্ৰিলত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
শ্ৰোতাসকলে সন্ধিয়া আঁচনিৰ বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰিসমূহ স্বামীত ভৰদ্বাজৰ পৰা।
কেন্দ্ৰ চৰকাৰে নাগালেণ্ডৰ 8খন জিলাত আৰু অৰুণাচল প্ৰদেশৰ 3খন জিলাত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ আৰু ছমাহলৈ বৃদ্ধি কৰিছে। 1 এপ্ৰিলৰ পৰা ছমাহলৈ অশান্ত অঞ্চল হিচাপে চিহ্নিত কৰা নাগালেণ্ডৰ 8খন জিলাৰ 21খন থানাৰ অন্তৰ্গত অঞ্চলসমূহৰ লগতে অৰুণাচল প্ৰদেশৰ 3খন থানাৰ অন্তৰ্গত অঞ্চলসমূহ আইনখনৰ আওতাত থাকিব। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰা এখন জাননীযোগে কোৱা হৈছে যে নাগালেণ্ডৰ ডিমাপুৰ, নিউলেণ্ড, চিমু, কেডিমা, মন, কিছিৰি, নকলাক, চেক আৰু পেৰেণ জিলা তথা আন 5খন জিলাৰ 21খন থানাৰ অন্তৰ্গত অঞ্চলসমূহত ছমাহৰ বাবে বিক্ষিপ্ত অঞ্চল হিচাপে ঘোষণা কৰা হৈছে। সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ জিলা প্ৰশাসনসমূহে তৎপৰতাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। নিৰ্বাচনৰ বাবে কাজিৰঙা লোকসভা সমষ্টিৰ সাধাৰণ পৰ্যবেক্ষক শ্ৰী এম জে প্ৰদীপ চান্দনে আজি গোলাঘাট জিলাৰ নিৰ্বাচনী কোষসমূহ পৰিদৰ্শন কৰাৰ লগতে জিলা নিৰ্বাচনী বিষয়া আৰু অন্যান্য কোষৰ দায়িত্বত থকা বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। ইয়াৰ লগতে তেওঁ জিলাখনত চলি থকা নিৰ্বাচনী কাম কাজসমূহৰ বুজ লয়। সমগ্ৰ নিৰ্বাচন প্ৰক্ৰিয়াটো নিকা, স্বচ্ছ আৰু সুচাৰুৰূপে চলাবৰ বাবে তেওঁ আহ্বান জনায়। উল্লেখযোগ্য যে জিলাখনৰ লোকসকলে নিৰ্বাচন সম্বন্ধীয় তথ্যৰ বাবে 6000671450 নম্বৰত যোগাযোগ কৰিব পাৰিব। লগতে নিৰ্বাচন সম্বন্ধীয় যিকোনো অভিযোগ দাখিল কৰিবৰ বাবে নিয়ন্ত্ৰণ কক্ষৰ 03774283282 নম্বৰত যোগাযোগ কৰিব পাৰিব। একেদৰে লখিমপুৰ লোকসভা সমষ্টিৰ বাবে নিয়োজিত নিৰ্বাচনী সাধাৰণ পৰ্যবেক্ষক সঞ্জীৱ জনাৰ্দন পঞ্চাগলে জিলাখনত উপস্থিত হৈ প্ৰস্তুতি সম্পৰ্কে বুজ লয়। ৰাইজে সমষ্টিটোৰ নিৰ্বাচন সম্পৰ্কীয় যিকোনো বিষয় বা অভিযোগ সম্পৰ্কত পৰ্যবেক্ষকগৰাকীক 7002518420 ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব। তদুপৰি জনসাধাৰণে পৰ্যবেক্ষকগৰাকীক আৱৰ্ত ভৱনত পুৱা 11 বজাৰ পৰা দুপৰীয়া 12 বজালৈ সাক্ষাৎ কৰিব পাৰিব। ইপিনে ডিব্ৰুগড় জিলাত নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ সময়ছোৱাত ধনৰ অবৈধ লেনদেন, ভোটাৰক ভণ্ডি প্ৰলোভিত কৰা, সুৰাৰ অবাধ প্ৰচলন আদি ৰোধ কৰাৰ উদ্দেশ্যে আদৰ্শ আচৰণ বিধি কোষে সক্ৰিয় ভূমিকা পালন কৰিছে। জিলাখনৰ আটাইকেইটা বিধানসভা সমষ্টিত নিয়োজিত ষ্টেটিক ছাৰ্ভেলেন্স দল, ফ্লাইং স্কোৱাড আৰু ভিডিঅ' ছাৰ্ভেলেন্স দলসমূহে নিয়মীয়া তালাচী চলোৱাৰ লগতে আচৰণবিধি উলংঘনৰ ঘটনা ৰোধ কৰাৰ বাবে কাম কৰি আছে। ষ্টেটিক ছাৰ্ভেলেন্সৰ দলে শিৱসাগৰৰ পৰা তিনিচুকীয়ালৈ গৈ থকা অৱস্থাত এজন লোকৰ পৰা প্ৰায় 70,000 টকা জব্দ কৰাৰ লগতে ফ্লাইং স্কোৱাডৰ দলে মৰাণৰ পৰা ডিব্ৰুগড় অভিমুখী এখন বাহনৰ পৰা 71,000 টকা উদ্ধাৰ কৰে। আনহাতে খনিকৰ চাৰিআলিত ফ্লাইং স্কোৱাডৰ দলে তালাচী চলাই এখন বাহনৰ পৰা প্ৰায় 5,00,000 টকা জব্দ কৰে। আনহাতে আসন্ন নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ বাবে কৰিমগঞ্জ জিলাৰ দণ্ডাধীশে আয়ুক্ত কাৰ্যালয়ৰ চৌহদৰ 100 মিটাৰ ব্যাসাৰ্থ এলেকাত ফৌজদাৰী কাৰ্যবিধিৰ 144 ধাৰাৰ কিছু নিষেধাজ্ঞা আৰোপ কৰিছে। নিৰ্দেশনা অনুসৰি আজিৰ পৰা 4 এপ্ৰিললৈ প্ৰাৰ্থীকে ধৰি 5 জন ব্যক্তিকহে জিলা আয়ুক্তৰ কাৰ্যালয়ত প্ৰৱেশৰ অনুমতি দিয়া হ'ব। ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়ৰ চৌহদৰ পৰা 100 মিটাৰ ব্যাসাৰ্থৰ ভিতৰত কোনো লোকে বাহন ৰখাব নোৱাৰিব। কোনো ব্যক্তিয়ে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব পৰা লাঠি বা অন্য কোনো সামগ্ৰী কঢ়িয়াব নোৱাৰিব। ইয়াৰ লগতে দুচকীয়া বাহনৰ চালক আৰু আৰোহীয়ে হেলমেট পৰিধান নকৰাকৈ বাহন চলাব নোৱাৰিব বুলি নিৰ্দেশ জাৰি কৰিছে। অসম মাধ্যমিক শিক্ষা পৰিষদে চলিত বৰ্ষৰ বাবে নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ নাম পঞ্জীয়নৰ ক্ষেত্ৰত পূৰ্বে জাৰি কৰা নিৰ্দেশনাত কেতবোৰ সংশোধন কৰিছে। পৰিষদৰ সচিবে জাৰি কৰা নিৰ্দেশনা অনুসৰি পঞ্জীয়নৰ বাবে 11টা সংখ্যাৰ ইউডাইছ কোড বাধ্যতামূলক কৰা হৈছে। কোনো বিদ্যালয়ৰ ইউডাইছ কোড নাথাকিলে তেওঁলোকে আবেদন কৰা বুলি উল্লেখ কৰিব লাগিব। এই কোড নথকা বিদ্যালয়সমূহক শীঘ্ৰে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত আবেদন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। নিৰ্দেশনা অনুসৰি ইউডাইছ কোড নথকা শিক্ষানুষ্ঠানে পৰৱৰ্তী শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন অব্যাহত ৰাখিব নোৱাৰিব। অধিসূচনা অনুসৰি প্ৰত্যেকগৰাকী শিক্ষাৰ্থীৰ নাম পঞ্জীয়নৰ সময়ত গুণোৎসৱ বা শিক্ষা ক্ষেত্ৰত ব্যৱহাৰ কৰা অষ্টম শ্ৰেণীৰ 17টা সংখ্যাৰ আইডি প্ৰদান কৰিব লাগিব। শিক্ষাৰ্থীৰ এই আইডি নাথাকিলে নিৰ্ধাৰিত স্থানত উপলব্ধ নহয় বুলি বিদ্যালয়সমূহে উল্লেখ কৰিব লাগিব। ছাত্ৰ ছাত্ৰীৰ 17টা সংখ্যাৰ আইডি নথকা ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু অপ্ৰাদেশিককৃত শিক্ষানুষ্ঠানসমূহকো পঞ্জীয়নৰ সময়ত উপলব্ধ নহয় বুলি সন্নিৱিষ্ট কৰিবলৈ অধিসূচনাযোগে নিৰ্দেশ দিয়া হৈছে। আনহাতে মাধ্যমিক শিক্ষা পৰিষদে ছাত্ৰ ছাত্ৰীৰ নৱম শ্ৰেণীৰ নামভৰ্তিৰ সময়ত অষ্টম শ্ৰেণীৰ মাৰ্কশ্বীট, প্ৰমাণ পত্ৰ আৰু ৰিপৰ্ট কাৰ্ড সংগ্ৰহ কৰি সেয়া কাৰ্যালয়ৰ নথি হিচাপে ৰাখিবলৈ শিক্ষানুষ্ঠানসমূহক নিৰ্দেশ দিছে। দিল্লী আদালতে সুৰানীতি কেলেংকাৰী গোচৰত গ্ৰেপ্তাৰ হোৱা অৰবিন্দ কেজৰিৱালৰ বিধি বলবৎকাৰী সঞ্চালকালয়ৰ জিম্মাৰ ম্যাদ 4 দিনলৈ বৃদ্ধি কৰিছে। অভিযুক্ত মুখ্যমন্ত্ৰীগৰাকী অহা 1 এপ্ৰিললৈ বিধি বলবৎকাৰী সঞ্চালকালয়ৰ জিম্মাত থাকিব। উল্লেখযোগ্য যে 6 দিনৰ জিম্মাৰ অন্তত কেজৰিৱালক আজি ৰাউত এভিনিউ আদালতত হাজিৰ কৰোৱা হ'ব। নতুন দিল্লী বোলছবি মহোৎসৱ 2024ত অসম আৰক্ষী সঞ্চালক জি পি সিং প্ৰযোজিত আৰু ডঃ পাৰ্থসাৰথী মহন্তৰ দ্বাৰা পৰিচালিত ছবি সেহুজাৰী প্ৰদৰ্শিত কৰা হয়। চিনেমা সমালোচকৰ সন্মুখত প্ৰদৰ্শিত তথ্যচিত্ৰখনে শ্ৰেষ্ঠ চুটিতথ্যচিত্ৰৰ ডঃ জগিয়েল কলিতাই ইংৰাজীলৈ অনুবাদ কৰিছে। থলুৱা শিপিনীৰ দ্বাৰা উৎপাদিত গামোচাৰ প্ৰসাৰৰ প্ৰতি লক্ষ্য ৰাখি হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ উদ্যোগত গোলাঘাট জিলাৰ বোকাখাটত গামোচা মেলা অনুষ্ঠিত হৈছে। জিলাখনৰ 16,000 শিপিনীয়ে এই মেলাৰ বাবে হস্ততাঁত বস্ত্ৰশিল্প বিভাগত পঞ্জীয়ন কৰিছিল। গামোচা মেলাৰ জৰিয়তে জিলাখনৰ ভিন্ন স্থানত বিপণী কেন্দ্ৰ স্থাপন কৰি এই শিপিনীসকলে বোৱা গামোচা বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটী মহানগৰীৰ লক্ষ্মীৰাম বৰুৱা সদনত অহা 31 মাৰ্চত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী ডঃ লীলা বৰঠাকুৰৰ জীৱনভিত্তিক এখন তথ্যচিত্ৰ উন্মোচন কৰা হ'ব। নলবাৰী জিলা লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী মৰম শৰ্মে লিখা উপন্যাসৰ আধাৰত ডঃ সঞ্জীৱ বৰঠাকুৰে এই তথ্যচিত্ৰখন প্ৰস্তুত কৰি উলিয়াইছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি জয়পুৰৰ ছৱাই মানসিং ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ দিল্লী কেপিটেলছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ছানৰাইজাৰ্ছ হায়দৰাবাদে যোৱা নিশা হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছক 31 ৰানত পৰাস্ত কৰে। বাতৰি শেষ হোৱাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ পঢ়ি দিছো। ৰাজ্যত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে 35 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা, 30 মাৰ্চ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। অসমৰ 5খন আসনৰ লগতে মুঠ 88খন আসনত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজ্যৰ আটাইবোৰ ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতাৰ প্ৰচাৰ অভিযান অব্যাহত। নাগালেণ্ডৰ 8খন আৰু অৰুণাচল প্ৰদেশৰ 3খন জিলাত কেন্দ্ৰীয় চৰকাৰৰ সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ আৰু ছমাহলৈ বৃদ্ধি। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি জয়পুৰৰ ছৱাই মানসিং ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ দিল্লী কেপিটেলছৰ সন্মুখীন।